দশ নম্বৰ ছবিগ ঈশ্বৰৰ দশ আজ্ঞা। যে যে আদেশ ঈশ্বৰ মচুৰে দিয়াছে উতাৰ কতহান আদেশ এ ফটগীত দেহানি পাৰিয়া। ক প্ৰতিমা বাৰ কোনো ৰকমৰ মূৰ্তি গঢ়ে পূজা না কৰিয়। খ সপ্তাহত একদিন অৱশ্যই ঈশ্বৰৰ কা দিনাহান বুলিয়া পালন কৰিয়। গ সৌজীপুত অৱশ্য বাপক মালকৰ বাধ্য থাকা। কোনোদিন মিছা কথা নামাতকা। গহ মানু না মাৰিয়। ঙ বিচাৰাচাৰ না বাগিয়। চ না চৰ কৰিয় পৰৰ জিনিসে লোভ না কৰিয় ইত্যাদি।